এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, সন্ধিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা, ৰাজ্যৰ বিভিন্ন স্থানত আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন, কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত পথ দুৰ্ঘটনাত 4 লোক নিহত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছক ৰাজস্থান ৰয়েলছৰ 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত উচ্চপদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যত চলি থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত আলোচনা কৰে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হলে অসমৰ আন্তঃগাঁথনি, জনসেৱা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অসমে নতুন গতিৰে বিকাশ লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে পুৱা দিল্লীৰ SP মাৰ্গত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। ডঃ শৰ্মাই অসম ভৱনৰ কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে গুণগত মান বৰ্তাই নিৰ্ধাৰিত সময়ত কামখিনি সম্পূৰ্ণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। আমাৰ পূৰ্বৰ বাতৰিত উল্লেখ কৰা হৈছে যে কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। বিত্তমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিগত 5 অসমলৈ আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে শ্ৰীমতী সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰে। চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা মতে আলোচনা কালত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু বিনিয়োগ সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে ডঃ শৰ্মাই বিত্তমন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ কয় যে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে তথা যোগাযোগ ব্যৱস্থা উন্নতি সাধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি প্ৰকল্প, ঔদ্যোগিক বিনিয়োগ আৰু কল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে। বৈঠকত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটা আৰু মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কে দ্বিবেদীও উপস্থিত থাকে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21-26 মেলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মেত অন্ত পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কৰ উপস্থিতিত সদনৰ কাম কাজ এদিনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদনত কাইলৈ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব। দেশৰ আন আন বিভিন্ন স্থানৰ লগতে অসমতো আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন কৰা হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান IIT গুৱাহাটীত আজি স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 2030 দেশত হ'বলগীয়া কমনৱেলথ গেমছৰ লগত সংগতি ৰাখি সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। উল্লেখযোগ্য যে IIT গুৱাহাটীৰ পৰা উলিওৱা আজিৰ এই কাৰ্যসূচীত 350 চাইক্লিষ্টে অংশগ্ৰহণ কৰে। ফিট ইণ্ডিয়া ছানডেজ অন চাইকেলৰ 75 সংখ্যক এই বিশেষ সংস্কৰণটো ফিটনেছ আৰু ক্ৰীড়াত অংশগ্ৰহণৰ প্ৰচাৰৰ বাবে দেশজুৰি উদযাপন কৰা হয়। আজিৰ এই কাৰ্যসূচী সমগ্ৰ দেশতে 8,000 অধিক স্থানত অনুষ্ঠিত হয়। আহমেদাবাদৰ লগতে স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ সকলো আঞ্চলিক কেন্দ্ৰতে আজি কমনৱেলথ গেমছ শীৰ্ষক এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। আনহাতে অসম মেঘালয় সীমান্তৱৰ্তী হেলিডেগঞ্জতো আজি ফিট ইণ্ডিয়া ৱৰ্ল্ড চাইকেল ডে আৰু স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 183 BS বেটেলিয়নৰ উদ্যোগত হেলিডেগঞ্জ BSF কেম্পৰ পৰা এই উপলক্ষে উলিওৱা চাইকেল সমদলত বহুসংখ্যক BSFৰ জোৱানে অংশগ্ৰহণ কৰে। হেলিডেগঞ্জ বজাৰ সংলগ্ন বিভিন্ন পথ অতিক্ৰম কৰা এই সমদলৰ জৰিয়তে স্বাস্থ্য সচেতনতা, শাৰীৰিক সক্ষমতা বৃদ্ধি আৰু পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰত চাইকেল ব্যৱহাৰৰ গুৰুত্বৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হয়। ইয়াৰ পাছতে স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষ সজাগতা পদযাত্ৰা উলিওৱা হয়। এই কাৰ্যসূচীত BSFৰ মহিলা জোৱানসকলেও অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত পথ দুৰ্ঘটনাত 4 লোক নিহত হয়। মিৰ্জা পলাশবাৰী সংযোগী পথত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাস্থলীত 3 যুৱকৰ মৃত্যু হোৱাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আন এজন যুৱকৰ মৃত্যু হয়। মৃত্যু হোৱা যুৱককেইজনৰ ভিতৰত মাজিৰগাঁৱৰ বৰুৱাপাৰাৰ জ্যোতি কলিতা, ৰঙামাটি দোকানীপাৰাৰ নিখিল দাস, অৰ্ণৱ বৰ্মন আৰু আন এজন যুৱকৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আনহাতে আহত দীপাংকৰ কলিতা নামৰ এজন যুৱক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাটো সন্দৰ্ভত আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসে এইদৰে কয়।
কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত নিশা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। মিৰ্জাৰ পৰা পলাশবাৰীলৈ যোৱা পথত প্ৰায় 2 বজাত এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত থিতাতে 3 যুৱকৰ মৃত্যু হয় আৰু 2 আহত যুৱকক গুৱাহাটী মেডিকেল কলেজলৈ নিয়া হয় যদিও এগৰাকী মেডিকেল কলেজত মৃত্যু হয় আৰু বৰ্তমান এগৰাকী মৃত্যুৰ সৈতে যুঁজি আছে।
ধেমাজি জিলাৰ জোনাই প্ৰস্তাৱিত পবা প্ৰস্তাৱিত অভয়াৰণ্যত বন বিভাগে বাঘৰ খোজ প্ৰত্যক্ষ কৰি বনাঞ্চলখনত বাঘৰ উপস্থিতি নিশ্চিত কৰিছে। শেহতীয়াকৈ অভয়াৰণ্যখনৰ বিভিন্ন স্থানত বাঘৰ খোজ প্ৰত্যক্ষ কৰি বনাঞ্চলখনত স্থানীয় ৰাইজৰ লগতে বন কৰ্মীসকলে কেইবাটাও বাঘৰ উপস্থিতি সন্দেহ কৰিছে। উল্লেখযোগ্য যে অভয়াৰণ্যখনত 3 মাইল বিটখণ্ডত বনৰক্ষী তহলদাৰী দলে বাঘৰ খোজৰ চিহ্ন প্ৰত্যক্ষ কৰাৰ পৰিপ্ৰেক্ষিতত জোনাই বন বিভাগে স্থানীয় ৰাইজ আৰু পৰ্যটকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বন বিভাগে কেইবাটাও প্ৰাপ্তবয়স্ক বাঘৰ লগতে পোৱালিৰ খোজৰ চিহ্নও দেখা পোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে। তদুপৰি কিছুদিন পূৰ্বে বনাঞ্চলখনৰ কাষৰীয়া ঐৰামঘাট অঞ্চলৰ বিভিন্ন চৰচাপৰিত বাঘে আতংকৰ সৃষ্টি কৰাৰ লগতে গোধনো নিধন কৰে বুলি বন বিভাগে জানিবলৈ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী বগাজুলিৰ দিলাইশ্ৰী বজাৰৰ সমীপত আজি আবেলি এটা পুৰণি মৰ্টাৰ শ্বেল বোমা উদ্ধাৰ হোৱা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ভূটান পাহাৰৰ পৰা বৈ অহা নিজৰা পাৰত স্থানীয় লোকে এই সন্দেহজনক সামগ্ৰীটো প্ৰত্যক্ষ কৰি সীমা সুৰক্ষা বলৰ চাউনীত খবৰ দিয়ে। ইয়াৰ পাছত ঘটনাস্থলীত আৰক্ষী আৰু এছ এছ বিৰ এটা দলে মৰ্টাৰ শ্বেল বোমাটো উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায়। পাছত বোমাটো সক্ৰিয় নহয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে। পাটাচাৰকুচি উন্নয়ন সমিতিৰ উদ্যোগত আজি পাটাচাৰকুচি শিৱ দুৰ্গাধামত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। এই সভাত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ লগতে কেইবাগৰাকীও কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই সভাত পাটাচাৰকুচিৰ শিৱধাম পৰিচালনা সমিতি, পাটাচাৰকুচি পৌৰসভা, প্ৰাগজ্যোতি ক্লাব, পাটাচাৰকুচি প্ৰেছ ক্লাব, গণেশ মন্দিৰ পৰিচালনা সমিতি, পাটাচাৰকুচি ৰঙালী বিহু উদযাপন সমিতি, পাটাচাৰকুচি চেম্বাৰ অব কমাৰ্চৰ লগতে কেইবাটাও সংগঠনৰ সদস্য উপস্থিত থাকে আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। অসম হাস্য ব্যংগ সাহিত্য সন্মিলনৰ সৌজন্যত আৰু ভাকুটকুট প্ৰকাশন গোষ্ঠীৰ উদ্যোগত হাস্য ব্যংগ বাৰ্তালোচনী ভাকুটকুটৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ধেমাজিত অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ লগতে অসম হাস্য ব্যংগ সাহিত্য মঞ্চৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে আলোচনা চক্ৰ অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ মুক্ত শিক্ষা সংসদৰ জালাহ কেন্দ্ৰৰ উদ্যোগত তথা বাক্সা জিলা সাহিত্য সভা আৰু জালাহ শাখা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এখন শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে অনুষ্ঠিত এই অভিৱৰ্তনখন বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে উদ্বোধন কৰে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী আৰু অভিৱৰ্তনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত মুক্ত শিক্ষা সংসদৰ জালাহ কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰী আৰু পাঠ্যক্ৰম প্ৰচলনত সহযোগিতা আগবঢ়োৱা 8 গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ স্মৃতি স্মৰণ সভা অনুষ্ঠিত কৰা হয়। বজালী জিলাৰ পাটাচাৰকুচি শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ বাকৰিত সভাপতি হৰ্ষমোহন শৰ্মাই পতাকা উত্তোলন কৰে। উপসভাপতি অপূৰ্ব কুমাৰ শৰ্মাই স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ পাছতে অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোবিন্দ কলিতাই কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি সাহিত্য সভাৰ সাংগঠনিক দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিক্কিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰথমে পেট ধৰা আমন্ত্ৰণ লাভ কৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। বাতৰি যুগুতোৱাৰ পৰলৈকে মুম্বাই ইণ্ডিয়ানছে 3 অভাৰত 2টা উইকেট হেৰুৱাই 23 ৰাণ সংগ্ৰহ কৰে। ইপিনে সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত কলকাতাৰ ইডেন গাৰ্ডেনছত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। নতুন দিল্লীত কেইবাগৰাকী উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বাজাৰাপাৰাত পথ দুৰ্ঘটনাত 4 জন লোক নিহত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছক ৰাজস্থান ৰয়েলছৰ 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।